এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ শ্ৰমিক আৰু কৃষক বিৰোধী নীতি গ্ৰহণ কৰা বুলি অভিযোগ তুলি দেশৰ 10টা শ্ৰমিক সংগঠনৰ উমৈহতীয়া মঞ্চই আজি আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ অসমতো পৰিলক্ষিত হয়। আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাই জনোৱা মতে বন্ধৰ ফলত উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছৰ বটলিং প্লেণ্ট, দুলীয়াজানৰ অইল ইণ্ডিয়াৰ অধীনস্থ তৈল প্ৰতিষ্ঠানসমূহ, নাজিৰাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মুখ্য কাৰ্যালয়কে ধৰি বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানৰ কাম কাজ ব্যাহত হয়। নুমলীগড় শোধনাগাৰৰ কাম কাজো আজি বন্ধৰ ফলত প্ৰভাৱিত হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। গুৱাহাটী মহানগৰীত আজি ব্যক্তিগত খণ্ডৰ চিটি বাছ আৰু দূৰণিবতীয়া বাছৰ চলাচল বন্ধ আছে। অৱশ্যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ গ্ৰীণ বাছ সেৱা আৰু লঘু বাণিজ্যিক বাহনসমূহ চলাচল কৰি আছে। বঙাইগাঁৱৰ BRPLৰ কাম কাজ চলি আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। শিলচৰত আজি শ্ৰমিক সংগঠনৰ প্ৰতিনিধিসকলে বিভিন্ন ঠাইত বন্ধৰ সমৰ্থনত পিকেটিং কৰে। ধুবুৰী জিলাত আজি এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয়। জিলাখনত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত জনজীৱন ব্যাহত হয়। ধুবুৰী চহৰৰ লগতে গৌৰীপুৰ, গোলকগঞ্জ আৰু বিলাচীপাৰা সমজিলাৰ সৰহসংখ্যক বিত্তীয় প্ৰতিষ্ঠান, ডাকঘৰ আদি বন্ধ থকা পৰিলক্ষিত হয়। একাংশ ধৰ্মঘটকাৰীয়ে জিলাখনৰ বিভিন্ন পথ অৱৰোধ কৰি বন্ধ সফল কৰাৰ চেষ্টা চলায়। জিলাখনৰ প্ৰায়ভাগ চৰকাৰী কাৰ্যালয়তে কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা হোৱা পৰিলক্ষিত হয়। বৰপেটা জিলাত আজি বন্ধৰ প্ৰভাৱ দেখা যায়। ভাৰতীয় জীৱন বীমা নিগমৰ বৰপেটা শাখাই আজি ধৰ্মঘট পালন কৰে। ধৰ্মঘটকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত শ্ৰম কোড বাতিল, ভাৰতীয় জীৱন বীমা নিগমৰ প্ৰিমিয়ামত GST প্ৰত্যাহাৰকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। কামৰূপ জিলাতো আজি শতাধিক শ্ৰমিক আৰু কৃষকে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। ইয়াৰ ফলত জিলাখনত যান বাহনৰ চলাচল বন্ধ হোৱাৰ লগতে জনজীৱন ব্যাহত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় গৃহটো আজি মুকলি কৰে। জিলা বিজেপিৰ কাৰ্যালয় মুকলি হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে সমাগত BTC পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ'ব। ইয়াৰ বাবে দলীয় কাৰ্যকৰ্তাসকলক সকলো বুথক শক্তিশালী কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয় যে চিৰাঙত বিগত সময়ছোৱাত 30,000 লোক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে। এইবাৰ জিলাখনত 60,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত 5 বছৰত BTRত শান্তিৰ বাতাবৰণ সৃষ্টি হোৱা বুলি উল্লেখ কৰে। আজিৰ কাৰ্যকৰ্তা সন্মিলনত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে বিগত 5 বছৰত BTRৰ উন্নয়ন হোৱা বুলি উল্লেখ কৰে। এই সন্মিলনত মন্ত্ৰী কৌশিক ৰায়, বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰামকৃষ্ণ ঘোষ উপস্থিত থাকে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰশাসনীয় মুৰববী বিষয়াসকলৰ সৈতে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি ৰূপায়ণৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত BTC পৰিষদীয় নিৰ্বাচনক লৈ পৰ্যবেক্ষকসকলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাকালত সভাপতি গগৈয়ে পৰ্যবেক্ষকসকলৰ সৈতে BTRৰ 40খন আসন সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰে। আলোচনাৰ অন্তত সভাপতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে BTRৰ 40খন আসনৰ বাবে 70-80 জনীয়া এখন পৰ্যবেক্ষকৰ তালিকা প্ৰস্তুত কৰা হৈছে। এই পৰ্যবেক্ষকসকলক তেওঁলোকৰ দায়িত্ব সন্দৰ্ভত আজি অৱগত কৰোৱা হয় বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজহমন্ত্ৰী কেশৱ মহন্তই আজি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটা ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰে। কেন্দ্ৰটোৱে বৃহত্তৰ কলিয়াবৰৰ ৰাইজক উপকৃত কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে দেশৰ আগশাৰীৰ চিকিৎসালয় এপ'লৰ সৈতে ৰাজ্য চৰকাৰে কৰা চুক্তি অনুসৰি স্বাস্থ্যখণ্ডত ডায়েলাইছিছৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে। দিছপুৰ আৰক্ষীয়ে মছজিদলৈ গাহৰি মাংস নিক্ষেপ কৰাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মৃদুপৱন পাঠক নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। CCTV দৃশ্যৰ সহায়ত আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আনে। যুৱকজনৰ স্কুটীখনো আৰক্ষীয়ে জব্দ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজিৰে পৰা অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ আৱাসিক কৰ্মশালা অনুষ্ঠিত হৈছে। কলাক্ষেত্ৰৰ চৌহদত অনুষ্ঠিত এই কৰ্মশালাত বিভিন্ন জনগোষ্ঠীৰ 120গৰাকী যুৱ শিল্পীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত 18গৰাকী সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিব। আজিৰ উদ্বোধনী অনুষ্ঠানত কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে এই কাৰ্যসূচীৰ তাৎপৰ্য ব্যাখ্যা কৰে। এই কৰ্মশালাত টাই খামিয়াং, ডালু, জেমিনগা আৰু ৰাংখল জনগোষ্ঠীৰ শিল্পীসকলে অংশ লৈছে। আজিৰ কাৰ্যসূচীত মূলতঃ ৰাংখল আৰু ডালু জনগোষ্ঠী তথা টাই খামিয়াং আৰু জেমিনগা জনগোষ্ঠীৰ শিল্পীসকলে পৰস্পৰে পৰস্পৰৰ নৃত্যশৈলীৰ দীক্ষা গ্ৰহণ কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।